يا أيها الذين آمنوا لا تقدموا بين يدي الله ورسوله واتقوا الله إن الله سميع عليم.
হে মুমিন সকল, আল্লাহ আৰু তেওঁ ৰাসূলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহবা, আৰু তোমালোকে আল্লাহৰ তাকো অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
ইয়া আইয়ুহাল্লাযীনা আমানু লা তারফাউ আসওয়াতাকুম ফাওকা সাওতিন নাবী ওয়া লা তাজহারু লাহু বিল কওল ولا تجهروا له بالقول كجهر بعضكم لبعض أن تحبط أعمالكم وأنتم لا تشعرون.
হে মুমিন সকল, তোমালোকে নবীর কণ্ঠস্বরের উপরত নিজের কণ্ঠস্বর উচ্চ নকৰিবা, আৰু নিজের মাজত যেনেকৈ উচ্চ স্বরে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চ স্বরত কথা নকবা, অন্যথা তোমালোকে গম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব।
ইন্নাল্লাযীনা ইয়াগুদ্দুনা আসওয়াতাহুম ইনদা রাসূলিল্লাহি উলাইকাল্লাযীনা ইমতাহানাল্লাহু কুলুবাহুম লিত্তাকওয়া লাহুম মাগফিরাতুন ওয়া আজরুন আযীম।
নিশ্চয় যেসকলে আল্লাহৰ ৰাসূলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাকোৱাৰ বাবে নিৰ্বাচিত কৰিছে, তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা
পুৰস্কাৰ।
নিশ্চয় যিসকলে তোমাক খুজুৰাসমূহৰ পিছফালৰ পৰা উচ্চ স্বৰে মাতে, দৰাচলতে সিহঁতৰ অধিকাংশই নুবুজে।
ولو أنهم صبروا حتى تخرج إليهم لكان خيرا لهم والله غفور رحيم.
তুমি সিহঁতৰ ওচৰলৈ ওলাই নহালৈকে যদি সিহঁতে ধৈৰ্য ধাৰণ কৰিলেহেঁতেন, তেন্তে সেইটোৱে সিহঁতৰ বাবে উত্তম হলেহেঁতেন। আল্লাহ ক্ষমাশীল পৰম দয়ালু।
أيها الذين آمنوا إن جاءكم فاسق بنبأ فتبينوا أن تصيبوا قوما بجهالة فتبينوا أن تصيبوا قوما بجهالة فتصبحوا على ما فعلتم نادمين.
হে ইমানদার সকল, যদি কোনো ফাসিকে তোমালোকৰ ওচৰলৈ কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে অজ্ঞতাবশতঃ তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, যাৰ ফলত তোমালোকে নিজৰ কৃতকৰ্মৰ বাবে অনুতপ্ত হ'ব লাগিব।
وَاعْلَمُوا أَنَّ فِيكُمْ رَسُولَ اللَّهِ لَوْ يُطِيعُكُمْ فِي كَثِيرٍ مِّنَ الْأَمْرِ لَعَنِتُّمْ وَلَكِنَّ اللَّهَ حَبَّبَ إِلَيْكُمُ الْإِيمَانَ وَزَيَّنَهُ فِي قُلُوبِكُمْ ولكن الله حبب إليكم الإيمان وزينه في قلوبكم وكره إليكم الكفر والفسوق والعصيان أولئك هم الراشدون.
জানিতো যে তোমালোকৰ মাজত আল্লাহৰ ৰাসূল আছে, তেওঁ যদি অধিকাংশ বিষয়ত তোমালোকৰ কথা মানি ললেহেঁতেন, তেন্তে তোমালোকে নিশ্চয় কষ্টত পতিত হলাহেঁতেন। কিন্তু আল্লাহে তোমালোকৰ বাবে ইমানক প্ৰিয় কৰি দিছে আৰু সেইটোক তোমালোকৰ হৃদয়গ্ৰাহী কৰিছে, লগতে কুফৰী পাপ কৰ্ম আৰু অবাধ্যতাক তোমালোকৰ বাবে অপ্ৰিয় কৰিছে, তেওঁলোকে সঠিক পথ প্ৰাপ্ত।
والله عليم حكيم.
এইবোৰ হৈছে আল্লাহৰ দান আৰু অনুগ্ৰহ, আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়।
وَإِن مِنَ الْمُؤْمِنِينَ اقْتَتَلُوا فَأَصْلِحُوا بَيْنَهُمَا فَإِن بَغَتْ إِحْدَاهُمَا عَلَى الْأُخْرَى فَقَاتِلُوا الَّتِي تَبْغِي حَتَّى تَفِيءَ إِلَى أَمْرِ اللَّهِ فَأَصْلِحُوا بَيْنَهُمَا بِالْعَدْلِ وَأَقْسِطُوا إِنَّ اللَّهَ يُحِبُّ الْمُقْسِطِينَ
আৰু যদি মুমিনসকলৰ দুটা দলে বাদ বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া। তথাপিও যদি তেওঁলোকৰ এটা দলে আনটো দলৰ বিৰুদ্ধে সীমা লংঘন কৰে তেন্তে যিসকলে সীমা লংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা যেতিয়ালৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰপিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰিবা। নিশ্চয় আল্লাহে ন্যায় বিচাৰকাৰীসকলক ভাল
পায়।
মুমিনসকল পৰস্পৰে ভাই ভাই, সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ মীমাংসা কৰি দিয়া, লগতে আল্লাহৰ তাকো অৱলম্বন কৰা যাতে তোমালোকে অনুগ্ৰহ প্ৰাপ্ত হোৱা।
ইয়া আইয়ুহাল্লাযীনা আমানু লা ইয়াসখার ক্বাউমুম মিন ক্বাউমিন আসা আন ইয়াকুনু খায়রাম মিনহুম لا يسخر قوم من قوم عسى أن يكونوا خيرا منهم ولا نساء من نساء ولا نساء ولا تلمزوا أنفسكم ولا تنابزوا بالألقاب بئس الاسم الفسوق بعد الإيمان ومن لم يتب فأولئك هم الظالمون
هي من در حقل কোনো মুমিন সম্প্ৰদায় যেন আন কোনো মুমিন সম্প্ৰদায়ক উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোকে হয়তো উপহাসকাৰীসকলতকৈ উত্তম হ'ব পাৰে। আৰু নাৰীসকলেও যেন আন আন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলৰ উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰিনীবিলাকতকৈও উত্তম হ'ব পাৰে। লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া নামেৰে নামাতিবা। ইমানৰ পিছত বেয়া নাম অতি নিকৃষ্ট। এতেকে জানি থোৱা যিসকলে তওবা নকৰে সিহঁতেই হৈছে জালিম।
ইয়া আইয়ুহাল্লাযীনা আমানু ইজতানিবু কাসীরাম মিনাজ-জন্নি ইন্না বা'দাজ-জন্নি ইসমু ওয়ালা তাজাসসু ولا تجسسوا ولا يغتب بعضكم بعضا أيحب أحدكم أن يأكل لحم أخيه ميتا فكرهتموه واتقوا الله إن الله تواب رحيم
هي مؤمن حقل তোমালোকে অতি মাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থাকা। নিশ্চয় কিছুমান সন্দেহ হৈছে পাপ। লগতে তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয়ে সন্ধান নকৰিবা আৰু এজনে আনজনৰ গিবত নকৰিবা। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱাটো পচন্দ কৰিবনে? নিশ্চয় তোমালোকে তাক অপচন্দ কৰা। গতিকে তোমালোকে আল্লাহৰ তাকো অৱলম্বন কৰা। নিশ্চয় আল্লাহ তওবা কবুলকাৰী পৰম দয়ালু।
يا أيها النَّاسُ إِنَّا خَلَقْنَاكُمْ مِنْ ذَكَرٍ وَأُنْثَى وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا إِنَّ أَكْرَمَكُمْ عِنْدَ اللَّهِ أَتْقَاكُمْ إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ.
হে মানৱ সম্প্ৰদায়, নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ'ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাকৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ সম্যক অবহিত।
قالت الأعراب آمنا قل لم تؤمنوا ولكن قولوا أسلمنا ولما يدخل الإيمان في قلوبكم ولكن قولوا أسلمنا ولما يدخل الإيمان في قلوبكم وإن تطيعوا الله ورسوله لا يلتكم من أعمالكم شيئا إن الله غفور رحيم.
بدون بلاك قوي أمي إيمانا نسو কোৱা, তোমালোকে ইমান পোষণ কৰা নাই, বৰং তোমালোকে কোৱা আমি আত্মসমৰ্পণ কৰিছো, কাৰণ ইমান এতিয়াও তোমালোকৰ অন্তৰত প্ৰৱেশ কৰা নাই। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ আনুগত্য কৰা, তেন্তে তেওঁ তোমালোকৰ আমলসমূহৰ স্বাব অকণো লাঘৱ নকৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু।
إنما المؤمنون الذين آمنوا بالله ورسوله ثم لم يرتابوا وجاهدوا بأموالهم وأنفسهم في سبيل الله أولئك هم الصادقون.
প্ৰকৃত মুমিন হৈছে সেইসকল লোক যিসকলে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান আনিছে, তাৰ পিছত তেওঁলোকে সন্দেহ পোষণ কৰা নাই, লগতে তেওঁলোকে জান মালৰ সৈতে আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোকে হৈছে সত্যনিষ্ঠ।
قل أتعلمون الله بدينكم والله يعلم ما في السماوات وما في الأرض والله بكل شيء عليم.
কোৱা, তোমালোকে তোমালোকৰ দিন সম্পৰ্কে আল্লাহক অৱগত কৰি আছা নেকি? অথচ আল্লাহে জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে, আল্লাহ সকলো বিষয়ে সম্যক অৱগত।
يمنون عليك أن أسلموا قل لا تمنوا علي إسلامكم بل الله يمن عليكم أن هداكم للإيمان إن كنتم صادقين.
كيو تا ভাবে যে কিও তে ইসলাম গ্রহণ করি তোমাক ধন্য কৰিছে, কোয়া তোমালোকে ইসলাম গ্রহণ করে মুখ ধন্য করেছা বলে না ভাবিবা, বরং আল্লাহে তোমালোকক ইমানের দিকত পরিচালিত করে তোমালোকক হে ধন্য করেছে যদি তোমালোকে সত্যবাদী হওয়া।
ইন্নাল্লাহা ইয়ালামু গায়বাস সামাওয়াতি ওয়াল আরদ ওয়াল্লাহু বাসীরুম বিমা তাআমালুন।
নিশ্চয় আল্লাহ আকাশসমূহ আর পৃথিবীর গায়েব সম্পর্কে অবগত, লগতে তোমালোকে যি করা আল্লাহ তার সম্যক দ্রষ্টা।